তোমাৰ কথাবোৰে আজিকালি মোক বৰ কয়মনি কৰে। প্ৰতিটো বসন্তত তুমি, প্ৰতিটো ফাগুনত তুমি, প্ৰতিটো পুৱা আৰু আবেলি কেৱল তুমি, তুমি আৰু তুমি। কেতিয়াবা তোমাক বিচাৰি বিচাৰি মনটো বিদ্ৰোহী হৈ উঠে, ভাল লাগে, খং উঠে, নেজানো কিয় তোমাৰ কথাবোৰে আজিকালি মোক বৰকৈ আমনি কৰে। তুমি আকাশ হবা, মই চৰাই হম, উৰি থাকিম তোমাৰ বুকুত। তুমি আঘোণ হবা, মই পথাৰ, তুমি সোণোৱালি ধান, দুৰুমিলি গাম দিয়া এমুঠি হালধীয়া গান। সকলোবোৰ ঠিকে আছিল, এদিন হঠাৎ তোমাৰ আৰু মোৰ চৰলৈ নামি আহিছিল এজাক নিৰ্দয় আৰু বিষাক্ত ধুমুহা। তুমি গুচি গৈছিলা ধুমুহাজাকৰ সৈতে, মোক অকলে এৰি থৈ, আৰু মই বাৰে বাৰে চিঞৰি চিঞৰি ৰাখিব খুজিছিলোঁ তোমাক মোৰ বুকুৰ মাজত। তুমি অবুজন হৈ পৰিছিলা, তুমি তুমি হেজাৰটা অজুহাত উলিয়াই মোৰ পৰা মুক্ত কৰিব খুজিছিলা নিজকে, আৰু শেষত মই আত্মসমৰ্পণ কৰিছিলোঁ তোমাৰ আৰু মোৰ ভালপোৱাবোৰৰ ওচৰত। বিশ্বাস কৰা, আকাশখন ভাঙি পৰিছিল মোৰ মূৰৰ ওপৰত, বুকুখন ভাঙি ছিঙি চুৰমাৰ পৰিছিল। এতিয়া ৰাতি ৰাতি মই বাদুলি হৈ উৰি ফুৰো তোমাৰ চহৰত, প্ৰেমৰ স্বাধীনতা বিচাৰি। মন আৰু মগজুত লৈ ফুৰো এগালমান প্ৰেমৰ শ্লোগান, তোমাৰ পদূলি মুখত তোমাক বিচাৰি আৰম্ভ কৰো ভালপোৱাৰ আন্দোলন কাৰ্যসূচী, আৰু তুমি তোমাৰ অমনোযোগিতাৰ বন্দুকেৰে মোৰ বুকুত বহুৱাই যোৱা এটাৰ পিছত আনটো বুলেটৰ দাগ। সেইদিনা ৰাতি হঠাৎ কোনোবা বৰযাত্ৰীৰ গাড়ীয়ে মহতিয়াই লৈ গ'ল মোৰ বুকুৰ ভাল পোৱাবোৰ। হঠাতেই হৈ পৰিল তোমাৰ পদূলি উদলি মুদলি। ৰভাৰ তলিত আয়তীৰ মংগলৰ বুলি কইনা সাজে তুমি বহিলা হোমৰ গুৰিত, তোমাক লৈ গল কোনোবা অচিনাকি এজনে মোৰ বুকুৰ মাজৰ পৰা আন এখন বুকুলৈ। আৰু তুমি হোমৰ জুইত পৰি ছাই কৰি দিলা তোমাৰ মোৰ সমস্ত ভালপোৱা। তেজেৰে লুতৰি পুতৰি হৈ থকা মোৰ বুকুৰ কেঁচাঘাত ঘৰত নিমখ ছটিয়াই দিয়াৰ যন্ত্ৰণা তুমি কি বুজিবা? তুমিতো এতিয়া বিশ্ৰামৰ ঠিকনা বিচাৰি বিচাৰি হৈ পৰিলা আন কাৰোবাৰ হৃদয়ৰ কোঠাৰীৰ বাসিন্দা। তথাপিও আজিও ভীষণ ভাল পাওঁ তোমাক, তুমি নজনাকৈয়ে তোমাক লৈ ফুৰো মোৰ বুকুৰ মাজত অনবৰতে। সেইবাবে চাগে তোমাৰ কথাবোৰে আজিকালি মোক